কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত কালি অসমৰ ৰাভা, মিচিং আৰু তিৱা জনগোষ্ঠীৰ এটা প্ৰতিনিধি গোটৰ সৈতে বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিৰ দাবীসমূহ শুনাৰ লগতে প্ৰকৃত সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে। এই বৈঠকতে গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ সমস্যা সৌহাৰ্দ্যপূৰ্ণ তথা দীৰ্ঘম্যাদীভাৱে সমাধান কৰিবৰ বাবে এগৰাকী জ্যেষ্ঠ বিষয়াক নিয়োগ কৰিব বুলি প্ৰকাশ কৰে। ইফালে এই বৈঠকৰ পাছতে সংগঠনকেইটাই এখন সংবাদমেল সম্বোধন কৰি কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীক কৰা সাক্ষাৎ সৌহাৰ্দ্যপূৰ্ণ আছিল। এই সাক্ষাতে জনগোষ্ঠীকেইটাৰ সমস্যাসমূহ সমাধানৰ বাট মুকলি কৰিব বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰীয় গৃহ বিভাগে মধ্যস্থতাকাৰী নিয়োগৰ বাবে আগবঢ়োৱা প্ৰস্তাৱে সকলোৰে বাবে আশাৰ ৰেঙনি কঢ়িয়াইছে। ৰাজ্য চৰকাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰনিৰ উচ্ছেদ সন্দৰ্ভত ৰুজু হৈ থকা গোচৰটোৰ শীঘ্ৰে ৰায়দানৰ বাবে উচ্চ ন্যায়ালয়ক আহান জনাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি দিছপুৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত অংশ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। তেওঁ কয় যে বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে উচ্ছেদৰ সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত ল'ব পৰা নাই। খেৰনিৰ ভি জি আৰ পি জি আৰ ভূমিত থকা চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হ'ব বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই অঞ্চলসমূহ সম্পূৰ্ণৰূপে বেৰা দি বনানীকৰণৰ ব্যৱস্থা কৰা হ'ব। আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে 10 লাখ টকাৰ ক্ষতিপূৰণ দিব বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। তেওঁ কয় যে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়। বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ 144গৰাকী স্নাতক আৰু 34গৰাকী স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰীক সংশ্লিষ্ট শিক্ষানুষ্ঠানত যোগদানৰ নিৰ্দেশৰ প্ৰতিলিপি কালি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। বিশ্বনাথ জিলা পৰিষদৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই নিৰ্দেশ পত্ৰসমূহ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰ, বিদ্যালয় পৰিদৰ্শক প্ৰভাত দাস আৰু শিক্ষা বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। জিলা আয়ুক্ত শ্ৰী চহৰীয়াই সকলোকে সেৱাৰ মনোবৃত্তি, যোগাত্মক দৃষ্টিভংগী আৰু গুণগত শিক্ষাৰ জৰিয়তে জিলাখনৰ শৈক্ষিক মান উন্নত কৰিবলৈ আহ্বান জনাই এইদৰে কয়।
আমাৰ বিশ্বনাথ জিলাত সৰ্বমুঠ 144গৰাকী গ্ৰেজুৱেট টিচাৰ আৰু 44গৰাকী পি জি ডি টিচাৰ অসম চৰকাৰে ইতিমধ্যে নিযুক্তি প্ৰদান কৰিছিলে। নিৰ্দেশনা অনুযায়ী আমি তেখেতসকলৰ যি ভেকেঞ্চি পজিচন আছে আমাৰ বিশ্বনাথ জিলাত আৰু শিক্ষা বিভাগৰ যি এছ অ' পি আছে, সেই এছ অ' পি অনুসৰি আমি তেখেতসকলৰ প্লেচ অফ পষ্টিংটো আজি তেওঁলোকৰ মাজত ডিষ্ট্ৰিবিউট কৰিছোঁ। আৰু লগতে আমি শিক্ষকসকলৰ শিক্ষা বৃত্তি তথা তেখেতসকলৰ কৰিবলগীয়া অন্যান্য কৰ্তব্যসমূহৰ বিষয়ে এটা অৱলোকন কৰোঁ, আলোচনা কৰোঁ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম হিচাপে। ইতিমধ্যে আমাৰ সেই অনুষ্ঠান হৈ গৈছে। চেৰিমনিয়েলি আমি কিছু প্লেচ অফ পষ্টিং বিতৰণ কৰিলোঁ আৰু বাকী ইন্সপেক্টৰ অফ স্কুল আৰু তেখেতৰ বিষয়াসকলৰ তত্বাৱধানত বাকীসকলক ইতিমধ্যে বিতৰণ কৰি থকা হৈছে।
গোলাঘাট জিলা সাহিত্য সভাৰ নৱম বাৰ্ষিক অধিৱেশনখন অংকুৰণ শাখা সাহিত্য সভাৰ আতিথ্যত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বোকাখাটৰ ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনত আয়োজন কৰা অধিৱেশনৰ আজি গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছতে উপসভাপতি মুহিৰাম লয়িঙে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণি কৰিব। পুৱা 10:30 বজাত কাৰ্যনিৰ্বাহক সভা আৰু তাৰ পিছতেই বিয়লি 2 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতেই আজীৱন সভ্যৰ সন্মিলন, মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। দিনৰ 12 বজাত আয়োজিত মুকলি সভাখন মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰাৰ কথা। যোৰহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰজা মৈদাম গছপুৰীয়া পথ নিবাসী সূৰ্যকান্তি দাসৰ কালি দেহাৱসান ঘটে। তৰঙিচুক প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।